চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত আন্তৰিক নমস্কাৰ তথা শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছো ঈশ্বৰৰ বাক্যৰ অনুষ্ঠান ভক্তিবচনৰ যোগেদি আজিৰ আলোচনা। আজি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলীৰ 10, 11 আৰু 12 নম্বৰ অধ্যায় একেলগে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা চিঠি পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকো। আহকচোন আমি প্ৰাৰ্থনাৰে আলোচনালৈ আগবাঢ়ো। হওক, আমি প্ৰাৰ্থনা কৰো। হে আমাৰ মহান ঈশ্বৰ, প্ৰিয় প্ৰভু যীশু, আমি আপোনাৰ নামৰ গৌৰৱ আৰু প্ৰশংসা কৰো, কাৰণ আমি দেখা পাই আহিছো যে আপোনাৰ ইচ্ছা অনুসৰি শাসন কাৰ্য চলোৱা ৰজাজন মহান হয়, কিন্তু আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য কৰাজন দুৰ্বল হয়। এই ৰজাসকলৰ জীৱনৰ যোগেদি আপুনি আমাকো জ্ঞান আৰু শক্তি দিয়ক, যাতে আমিও আপোনাৰ ইচ্ছা জানিব পাৰো আৰু সেইমতে চলিব পাৰো। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আজি আমি দ্বিতীয় বংশাৱলীৰ 10, 11 আৰু 12 নম্বৰ অধ্যায় আলোচনা কৰোঁতে দেখিবলৈ পাম যে ৰহোমিয়ামৰ শাসনত চলোমনৰ বিশাল সাম্ৰাজ্যখনৰ বিভাজন হয়। ৰহোবিয়াম হল চলোমনৰ পুত্ৰ আৰু চলোমনৰ মৃত্যুৰ পাছত ৰহোবিয়াম সেই ৰাজ্যৰ ৰজা হৈছিল। ৰহোবিয়াম হল দ্বিতীয় বংশাৱলী পুস্তকৰ দ্বিতীয় আৰু শেষ খণ্ড। ইয়াৰ আগতে 9 নম্বৰ অধ্যায়লৈ আমি চলোমনৰ ৰাজত্বৰ বিষয়ে পাই আহিলো। চলোমনৰ পাছত ৰহোবিয়াম যেতিয়া ৰজা হৈছিল তেতিয়া তেওঁৰ মূৰ্খামিৰ কাৰণে দেশৰ বিভাজন হয়, অৰ্থাৎ ইছৰাইল দেশখন উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত হয়। উত্তৰৰ ভাগ ইছৰাইলৰ 10টা ফৈদে অধিকাৰ কৰিছিল আৰু দক্ষিণৰ ভাগ 2টা ফৈদে অধিকাৰ কৰিছিল। উত্তৰৰ ভাগক ইছৰাইল আৰু দক্ষিণৰ ভাগক যিহুদিয়া বোলা হৈছিল। ঈশ্বৰে অৱশ্যে দক্ষিণৰ অংশটোকহে বেছি গুৰুত্ব দিছিল, কাৰণ এইটোৱেই আছিল দাউদৰ বংশ আৰু এই বংশতেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। এতিয়া ৰহোবিয়ামে ৰাজপাটত বহাৰ বিষয়ে 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ পঢ়িছো, শুনিবচোন। দ্বিতীয় বংশাৱলী 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ। পাছে ৰহোবিয়াম ছিখিমলৈ গ'ল, কিয়নো তেওঁক ৰজা পাতিবৰ নিমিত্তে গোটেই ইছৰাইল ছিখিমলৈ গৈছিল। এনেতে নবাটৰ পুত্ৰ জাৰবিয়ামে সেই বাৰ্তা পায়, কিয়নো তেওঁ মিছৰত আছিল। চলোমন ৰজাৰ ভয়ত তেওঁ মিছৰলৈ পলাই গৈছিল, মিছৰৰ পৰা উভতি আহিল। প্ৰিয় শ্ৰোতা, চলোমন ৰজা হৈ থকা কালতে জাৰবিয়ামে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেতিয়া চলোমনৰ ভয়ত তেওঁ মিছৰলৈ প্ৰাণ লৈ পলাই গৈছিল আৰু চলোমনৰ মৃত্যু নোহোৱা পৰ্যন্ত তাতেই আছিল। কিন্তু চলোমনৰ মৃত্যুৰ পাছতে তেওঁ পুনৰ উভতি আহি বিদ্ৰোহ আৰম্ভ কৰিছিল। এইখিনিতে ৰহোবিয়ামে যদি অলপ জ্ঞানীৰ দৰে কাম কৰিলেহেঁতেন আৰু তেওঁৰ প্ৰতি যদি অকণমান নম্ৰ আৰু সদয় হলহেঁতেন তেন্তে তেওঁ সাম্ৰাজ্যৰ বিভাজন ৰোধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাক তেওঁ নকৰিলে। এইবাৰ 3 আৰু 4 নম্বৰ পদ পঢ়িছো, শুনিবচোন। কিয়নো লোকবিলাকে মানুহ পঠাই তেওঁক মতাই আনিছিল। পাছে জাৰবিয়াম আৰু গোটেই ইছৰাইল আহি ৰহোবিয়ামক এই কথা কলে, আপোনাৰ পিতৃয়ে আমাৰ ওপৰত অসহনীয় জুৱলি দি গল, এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি অসহনীয় দাস্যকৰ্মত লগাই দি আৰু গধুৰ জুৱলি দি গল, আপুনি তাৰ কিছু লঘু কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম। প্ৰিয় শ্ৰোতা, চলোমনে ঈশ্বৰৰ গৃহৰ উপৰিও এলানি ৰাজকাৰেং নিৰ্মাণ কৰিছিল। সেই কামৰ কাৰণে তেওঁ প্ৰজাসকলৰ ওপৰত গধুৰ কৰ বহুৱাইছিল। কৰৰ বোজাত প্ৰজাসকল অসহনীয় হৈ পৰিছিল। এইটোকেই এটা চেলু কৰি লৈ জাৰবিয়ামে ৰহবিয়ামৰ ওচৰত আপত্তি কৰি কৰৰ বোজা কিছু পাতলাবলৈ কৈছিল। জাৰবিয়ামে অৱশ্যে ঠিকেই কৈছিল। ৰহবিয়ামে অৱশ্যে কৰৰ বোজা কিছু কমাব পাৰিলেহেঁতেন। তেনে কৰিলে জাৰবিয়ামে বিদ্ৰোহ নকৰিলেহেঁতেন। কিন্তু তাকে নকৰি ৰহবিয়ামে মানুহবিলাকক তিনিদিনৰ পাছত পুনৰ আহিবলৈ ক'লে। তাৰ পাছত ৰহবিয়ামে কি কৰিলে সেই বিষয়ে আমি ছয় নম্বৰ পদৰ পৰা আঠ নম্বৰ পদলৈ পঢ়িছো, শুনিবচোন। পাছে ৰহবিয়াম ৰজাই তেওঁৰ পিতৃ চলোমন জীয়াই থকা সময়ত যি বৃদ্ধবিলাক থিয় হৈ থাকিছিল তেওঁবিলাকৰ লগত মন্ত্ৰণা কৰি সুধিলে, মই সেই লোকবিলাকক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া? তাতে তেওঁবিলাকে তেওঁক ক'লে, আপুনি যদি সেই লোকবিলাকলৈ মৰমীয়াল হৈ সিবিলাকক সন্তুষ্ট কৰে আৰু সিবিলাকক ভাল কথা কয়, তেন্তে সিবিলাক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব। কিন্তু তেওঁক বৃদ্ধবিলাকে দিয়া পৰামৰ্শ তেওঁ ত্যাগ কৰি নিজৰ আগত থিয় হৈ থাকোতা তেওঁৰেই একে সমানে ডাঙৰ দীঘল হোৱা ডেকাবিলাকে সৈতে মন্ত্ৰণা কৰিলে। প্ৰিয় শ্ৰোতা, বৃদ্ধ লোকসকল অভিজ্ঞ মানুহ আছিল আৰু তেওঁলোকে ৰহবিয়ামক ভাল পৰামৰ্শই দিছিল। কিন্তু ৰহবিয়ামে তেওঁলোকৰ কথা নুশুনি ডেকাসকলৰ লগত পুনৰ আলোচনা কৰিলে। ডেকাসকলে তেওঁক কি পৰামৰ্শ দিলে সেই বিষয়ে আমি এঘাৰ পদত পঢ়িছো, শুনিবচোন। জাৰবিয়ামক ডেকাসকলে পৰামৰ্শ দিলে যে, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুঁৱলিৰ ভাৰ দি গ'ল, কিন্তু মই তাক আৰু গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকুৰা বিচাৰি দিম, এইবুলি আপুনি সিবিলাকক ক'ব। প্ৰিয় শ্ৰোতা, বৃদ্ধসকলে ৰহবিয়ামক পৰামৰ্শ দিছিল যে প্ৰজাৰ ওপৰত কৰৰ বোজা বেছি হৈছে, সেইকাৰণে আপুনি গৃহ নিৰ্মাণৰ আঁচনি বন্ধ ৰাখক আৰু কৰৰ বোজা কমাওক। তাৰ পৰিৱৰ্তে ডেকাসকলে পৰামৰ্শ দিছিল যে আপুনি কৰৰ বোজা নকমাব আৰু তেওঁলোকৰ লগত সহজ নহ'ব, বৰং আপুনি আৰু কঠোৰ হওক আৰু কৰৰ বোজা বঢ়াওক। এই দুয়োটাৰ ভিতৰত চলোমনে বৃদ্ধসকলৰ পৰামৰ্শ নললে, বৰং ডেকাসকলৰ পৰামৰ্শ মানি লৈ এটা ডাঙৰ ভুল কৰিলে। আৰু তিনিদিনৰ পাছত ইছৰাইলৰ সমাজ যেতিয়া ৰহবিয়ামৰ ওচৰলৈ আহিল, তেওঁ কি ক'লে সেই বিষয়ে আমি চৈধ্য নম্বৰ পদটো পঢ়ি দিছো, শুনিবচোন। সেই ডেকাবিলাকৰ পৰামৰ্শ অনুসাৰে তেওঁবিলাকক এই কথা ক'লে, মোৰ পিতৃয়ে তোমালোকক গধুৰ যুঁৱলি দি গ'ল, কিন্তু মই তোমালোকৰ যুঁৱলি আৰু গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকুৰা বিচাৰি দিম। প্ৰিয় শ্ৰোতা, ৰহবিয়ামে ইছৰাইলৰ সমাজৰ আপত্তি মানি নললে, বৰং আৰু বেছি কঠোৰ আৰু নিৰ্দয় আচৰণেৰে তেওঁলোকক আঘাতহে দিলে। এতিয়া আমি ষোল্ল নম্বৰ পদটো পঢ়িম। ইয়াত আমি এনেদৰে পাওঁ, যেতিয়া গোটেই ইছৰাইলে ৰজাক তেওঁবিলাকৰ কথালৈ কাণ নিদিয়া দেখিলে, তেতিয়া লোকবিলাকে ৰজাক উত্তৰ দি ক'লে, দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো ভাগ নাই। হে ইছৰাইল, প্ৰতিজনে নিজ নিজ তম্বুলৈ গুচি যোৱা। হে দায়ুদ, এতিয়া তুমি নিজ বংশলৈ চোৱা। তাতে গোটেই ইছৰাইল নিজ নিজ তম্বুলৈ গুচি গ'ল। প্ৰিয় শ্ৰোতা, ৰহবিয়ামে ইছৰাইলৰ আপত্তিৰ কথা নুশুনা দেখি তেওঁলোকে তাৰ পৰা গুচি গ'ল আৰু যিহুদা আৰু বিন্যামিনৰ ফৈদৰ বাহিৰে বাকী দহটা ফৈদ একলগ হৈ দেশৰ উত্তৰাঞ্চলত এখন পৃথক ৰাজ্য পাতি লৈ তাত বসতি কৰিলে। তেওঁলোকক ইছৰাইল বুলি জনা হ'ল। আনহাতে যিহুদা আৰু বিন্যামিনৰ ফৈদৰ ওপৰত ৰহবিয়াম ৰজা হৈ থাকিল আৰু তেওঁলোকক যিহুদা ৰূপে জনা গ'ল। এয়াই হ'ল চলোমনৰ বিশাল সাম্ৰাজ্যৰ বিভাজন। দেশ বিভাজনৰ পাছতো ৰহবিয়ামে ইছৰাইলৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ হেদুৰাম নামৰ অধ্যক্ষ এজনক তেওঁলোকৰ ওচৰলৈ পঠাইছিল, কিন্তু ইছৰাইলীয়সকলে তেওঁক এনেকৈ শিল মাৰিলে যে তেওঁ তাতেই মৰি গ'ল। তেতিয়াহে ৰহবিয়ামে বুজিব পাৰিছিল যে সাম্ৰাজ্যৰ এটা বিশাল অংশ তেওঁৰ পৰা আঁতৰি গ'ল আৰু তেওঁলোক কিমান বিদ্ৰোহী হৈ উঠিছে। এই সকলো ৰহবিয়ামৰ মূৰ্খামিৰ কাৰণেই হৈছিল, কিন্তু তাৰ পাছতে তেওঁ আন এটা মূৰ্খৰ কাম কৰিবলৈ আগবাঢ়ি যায়। এই বিষয়ে 11 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো, শুনিবচোন। ৰহবিয়াম যেতিয়া জিৰচালেমলৈ আহিল, তেতিয়া ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰাই আনিবৰ নিমিত্তে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিহুদাৰ আৰু বিন্যামিনৰ বংশক, অৰ্থাৎ 180,000 মনোনীত যোদ্ধাৰ লোক তেওঁ গোটালে। প্ৰিয় শ্ৰোতা, ৰহবিয়ামে তেওঁৰ হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰ কৰিবলৈ ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আৰু এক বৃহৎ সৈন্য তেওঁ সাজু কৰিলে। এইটো তেওঁৰ ভাতৃঘাতী সংঘৰ্ষ আৰু মূৰ্খামিৰ বাহিৰে আন একো নাছিল। যি কি নহওক, ঈশ্বৰৰ হস্তক্ষেপৰ বাবে সেই যুদ্ধ অৱশ্যে হবলৈ নাপালে। এইবাৰ 2 আৰু 4 নম্বৰ পদ পঢ়িছো, শুনিবচোন। কিন্তু ঈশ্বৰৰ লোক ছমৈয়াৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে, ঈশ্বৰে এই কথা কৈছে, তোমালোকে উঠি নাযাবা আৰু নিজ ভাইবিলাকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, প্ৰতিজনে নিজ নিজ ঘৰলৈ ওলটি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে। তাতে তেওঁবিলাকে ঈশ্বৰৰ বাক্যলৈ কাণ দিলে আৰু জাৰবিয়ামৰ বিৰুদ্ধে যোৱাৰ পৰা ওলটি গ'ল। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ হস্তক্ষেপৰ বাবে এই যুদ্ধখন নহল, হোৱা হলে ৰহবিয়ামৰ নিশ্চয় আৰু বেছি ক্ষতি হলহেঁতেন। এতিয়া আমি 12 নম্বৰ পদটো পঢ়ি দিব খুজিছো। আৰু তেওঁ প্ৰত্যেক নগৰত ঢাল আৰু বৰ্চা ৰাখিলে আৰু নগৰবোৰ অতি দৃঢ় কৰিলে। যিহুদা আৰু বিন্যামিন তেওঁৰ অধীনে আছিল। প্ৰিয় শ্ৰোতা, ৰহবিয়ামৰ বিশাল সাম্ৰাজ্যৰ যিটো বৃহৎ অংশ তেওঁৰ পৰা আঁতৰি গ'ল, তাৰ লোকবিলাকে তেওঁৰ শত্ৰু হৈ পৰিল আৰু তেওঁলোকৰ পৰা যিহুদাক ৰক্ষা কৰিবলৈ তাক সুদৃঢ় আৰু সুৰক্ষিত কৰিবলগীয়া হ'ল। আৰু এয়া হৈছিল আচলতে তেওঁৰ মূৰ্খামিৰ ফল। এইবাৰ আমি 13 নম্বৰ পদটো পঢ়িছো। আৰু গোটেই ইছৰাইলৰ মাজত যি যি পুৰোহিত আৰু লেবিয়া লোক আছিল, তেওঁবিলাকৰ সকলো অঞ্চলৰ পৰা তেওঁৰ ওচৰলৈ আহিল। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে লেবিয়া ফৈদক কোনো দেশ দিয়া হোৱা নাছিল, কিন্তু ইছৰাইলৰ মাজত কিছুমান নগৰ তেওঁলোকক দিয়া হৈছিল। কিন্তু দেশ ভাগ হোৱাৰ পাছত তেওঁলোক উত্তৰাঞ্চলৰ পৰা যিহুদাৰ জিৰচালেমলৈ উভতি আহিছিল। 15 নম্বৰ পদ, কাৰণ জাৰবিয়াম আৰু তেওঁৰ পুতেকবিলাকে তেওঁবিলাকক ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰ্ম কৰিবলৈ নিদি তেওঁবিলাকক খেদি দিছিল, আৰু তেওঁ ওখ ঠাইবোৰৰ, নোমাল জন্তুবোৰৰ আৰু নিজে সজা দামুৰি দুটাৰ নিমিত্তে পুৰোহিতবোৰ নিযুক্ত কৰিছিল। প্ৰিয় শ্ৰোতা, লেবিয়াসকল উত্তৰাঞ্চলৰ পৰা জিৰচালেমলৈ পলাই আহিবলগীয়া হৈছিল, কাৰণ তাত তেওঁলোকক ঈশ্বৰৰ সেৱা উপাসনা কৰিবলৈ দিয়া হোৱা নাছিল, বৰং জাৰবিয়ামে নিৰ্মাণ কৰা দামুৰিৰ মূৰ্তি দুটাক সেৱা কৰিবলৈ তেওঁলোকক জোৰ কৰা হৈছিল, আৰু এয়া আছিল আচলতে ছয়তান পূজা। লেবিয়াসকলৰ বাহিৰেও তাত যিসকল ঈশ্বৰভক্ত লোক আছিল, তেওঁলোকেও লেবিয়াসকলৰ লগে লগে যিহুদালৈ আহিছিল। কিন্তু ৰহবিয়ামৰ জীৱনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল, তেওঁ এটাৰ পাছত আনটো ভুল কৰি গৈয়ে আছিল। তেনে এটা ভুলৰ বিষয়ে আমি 21 নম্বৰ পদ পাঠ কৰি দিছো, শুনিবচোন। ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অপচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল, কিয়নো তেওঁৰ 18 জনী পত্নী আৰু 60 জনী উপপত্নী গ্ৰহণ কৰিছিল, আৰু তেওঁৰ ঔৰসত 28টা পুতেক আৰু 60 জনী জীয়েক জন্মিল। প্ৰিয় শ্ৰোতা, বাইবেলত আমি কেইবাজনো ৰজাৰ ক্ষেত্ৰতেই পাই আহিছো যে তেওঁলোকে বহু বিবাহ কৰিছিল। তাৰ মানে এইটো নহয় যে বহু বিবাহ ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়। ঈশ্বৰ বহু বিবাহৰ বিৰোধী। সেইকাৰণে যিসকল ৰজাই বহু বিবাহ কৰিছিল, তেওঁলোকৰ সুধবিচাৰ ঈশ্বৰে নকৰাকৈ থকা নাছিল। আনকি ঈশ্বৰে ৰহবিয়ামৰো সুধবিচাৰ কৰিছিল, কিন্তু তাৰ আগতে তেওঁ ঈশ্বৰক পাহৰি গৈছিল আৰু তেওঁৰ পথৰ পৰা তেওঁ বিচ্যুত হৈ পৰিছিল। তেওঁৰ ভ্ৰষ্টতা আৰু তাৰ প্ৰতিফলবিলাক আমি 12 নম্বৰ অধ্যায়ত দেখিবলৈ পাম। সেই বিষয়ে আমি 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো, শুনিবচোন। পাছে যেতিয়া ৰহবিয়ামৰ ৰাজ্য দৃঢ় হ'ল আৰু তেওঁ শক্তিমন্ত হ'ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইছৰাইলে ঈশ্বৰৰ ব্যৱস্থা ত্যাগ কৰিলে। প্ৰিয় শ্ৰোতা, ৰহবিয়ামৰ এই ভ্ৰষ্টতা হ'ল বহু বিবাহ কৰি ঈশ্বৰৰ বিৰুদ্ধে কৰা অপৰাধৰ ফল। অপৰাধৰ শাস্তি ঈশ্বৰে নিদিয়াকৈ নাথাকে। আজি আচলতে সেই সময়ৰ সেই অপৰাধৰ প্ৰতিফল পৃথিৱীত ঘটি থকা আমি দেখিবলৈ পাইছো। ৰহবিয়ামে কৰা পাপৰ কাৰণেও ঈশ্বৰে তেওঁৰ দেশৰ ওপৰত আক্ৰমণ চলিবলৈ এৰি দিছিল। এই বিষয়ে আমি 2 আৰু 3 নম্বৰ পদ পঢ়িছো, শুনিবচোন। আৰু তেওঁবিলাকে ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰাত ৰহবিয়ামৰ ৰাজত্বৰ 5ম বছৰত মিছৰৰ শিশক ৰজাই 1200 ৰথ আৰু 60,000 অশ্বাৰোহী লগত লৈ জিৰচালেমৰ বিৰুদ্ধে আহিল। মিছৰৰ পৰা তেওঁৰ লগত অহা লুবিয়া, চুকিয়া আৰু কুচিয়া লোকবিলাক অসংখ্য আছিল। প্ৰিয় শ্ৰোতা, মিছৰৰ ৰজা শিশকে এক বৃহৎ সৈন্যদল লৈ জিৰচালেম আক্ৰমণ কৰিছিল আৰু পবিত্ৰ মন্দিৰত থকা সকলো সোণৰ বস্তু লৈ গৈছিল। এই সোণৰ বস্তুবিলাক দায়ুদে নিৰ্মাণ কৰিছিল আৰু চলোমনে সেইবোৰ পবিত্ৰ মন্দিৰত থৈ দিছিল। শিশকে সেই সকলোবিলাক লুট কৰি লৈ যোৱাৰ পাছত সেই খালী ঠাইবোৰ পূৰাবলৈ পুনৰ সোণৰ বস্তু নিৰ্মাণ কৰিব নোৱাৰিলে। সেইকাৰণে তেওঁ পিতলৰ বস্তু বনাই মন্দিৰৰ খালী ঠাইবিলাক পূৰ কৰিলে। এয়া আছিল ঈশ্বৰৰ পৰা পোৱা তেওঁলোকৰ পাপৰ প্ৰতিফল। প্ৰিয় শ্ৰোতা, ৰহবিয়ামৰ জীৱনৰ কাৰণে এইটো অৱশ্যে এটা ভাল অভিজ্ঞতা আছিল। ইয়াৰ যোগেদি তেওঁ কিছু নম্ৰ হ'ব পাৰিছিল। ইয়াৰ আগত তেওঁ নম্ৰ হ'ব পৰা নাছিল, কাৰণ তেওঁ ৰাজকীয় আভিজাত্য, প্ৰাচুৰ্য, লাহ বিলাহ, আমোদ প্ৰমোদ ইত্যাদিৰ মাজতেই ডাঙৰ দীঘল হৈছিল। তেওঁ ভাবিছিল যে তেওঁৰ গৌৰৱৰ কেতিয়াও অন্ত নহ'ব। কিন্তু এটাৰ পাছত আনটো যেতিয়া তেওঁৰ হাতৰ পৰা যাবলৈ ধৰিলে, তেতিয়াহে তেওঁ নিজৰ দুৰৱস্থাৰ কথা উপলব্ধি কৰিব পাৰিলে। যি কি নহওক, এইবাৰ আমি 12 নম্বৰ পদটো পঢ়ি দিব খুজিছো। ৰহবিয়াম নম্ৰ হোৱাত ঈশ্বৰৰ ক্ৰোধ এনেকৈ ক্ষান্ত হ'ল যে তেওঁ সম্পূৰ্ণকৈ তেওঁক বিনষ্ট নকৰিলে, আৰু যিহুদাৰ মাজতো কোনো কোনোৰ সদ্ভাৱ আছিল। প্ৰিয় শ্ৰোতা, ৰহবিয়ামে হতাশ হৈ নিজৰ দুৰৱস্থা বুজি পাই যেতিয়া নম্ৰ হ'ল, তেতিয়া তেওঁৰ ওপৰত ঈশ্বৰৰ দয়া উপজিল, আৰু তেতিয়া ৰহবিয়ামৰ লগতে যিহুদাৰ মানুহৰ ওপৰত থকা ক্ৰোধৰ সাম কটালে। ৰহবিয়ামৰ দৰে আমিও যদি নিজৰ যদি কোনো পাপ আছে, সেই পাপৰ কাৰণে ঈশ্বৰৰ ওচৰত অনুশোচনাৰে নম্ৰ হওঁ, তেতিয়াহ'লে ঈশ্বৰে আমাকো দয়া কৰে, আমাকো ক্ষমা কৰে। এতিয়া আমি 13 নম্বৰ পদটো পঢ়ি দিব খুজিছো। পাছে ৰহবিয়াম ৰজাই জিৰচালেমত নিজকে সবল কৰি ৰাজত্ব কৰিলে, কিয়নো ৰহবিয়ামে 41 বছৰ বয়সত ৰজা হৈ ঈশ্বৰে নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইছৰাইলৰ আটাই ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ জিৰচালেমত 17 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাকৰ নাম অম্মুনীয় নয়মা। প্ৰিয় শ্ৰোতা, আমি আগতে পাই আহিছো যে অম্মুনীয়াসকলৰ লগত দায়ুদৰ এটা ভাল সম্পৰ্ক আছিল, যদিও দায়ুদৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিছিল। কিন্তু এতিয়া আমি পালো যে ৰহবিয়াম দায়ুদৰ নাতিয়েক, এজনী অম্মুনীয়া তিৰোতাৰ পুত্ৰ আছিল। ই কেনেকৈ হ'ব পাৰে? নিশ্চয় এই তিৰোতাগৰাকীৰ লগত তেওঁৰ কিবা এটা সম্পৰ্ক আছিল। ৰাজাৱলী পুস্তকত আমি পাই আহিছো যে ঈশ্বৰে ৰজাসকলৰ মাকৰ নাম উল্লেখ কৰি আহিছে। কিয় বাৰু? কাৰণ পুত্ৰৰ গুণাগুণৰ বাবে মাক দায়িত্বশীল, অৰ্থাৎ ৰজাৰ কাম ভাল হ'লে তাৰ বাবে মাক যেনেকৈ সুনামৰ ভাগী হয়, তেনেকৈ ৰজা বেয়া হলেও তাৰ বাবে মাকেই দায়ী হয়। যি কি নহওক, ৰহবিয়ামৰ গোটেই ৰাজত্বকালতেই জাৰবিয়ামৰ লগত যুদ্ধ হৈ আছিল। অৱশেষত ৰহবিয়ামৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া তেওঁক দায়ুদৰ নগৰত নিজ পিতৃৰ লগত মৈদাম দিয়া হ'ল। প্ৰিয় শ্ৰোতা, দ্বিতীয় বংশাৱলী পুস্তকৰ 10, 11 আৰু 12 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতেই সামৰণি মাৰিছো। আজিৰ আলোচনাৰ সাৰাংশ হ'ল, ৰহবিয়ামে ঈশ্বৰক হেয়জ্ঞান কৰাৰ কাৰণে তেওঁৰ হাতৰ পৰা দেশৰ এটা বৃহৎ অংশ আৰু মন্দিৰৰ সোণৰ বস্তু বেলেগে লৈ গ'ল, আৰু নিজৰ মান মৰ্যাদা হ্ৰাস পালে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰক সম্পূৰ্ণৰূপে বিশ্বাস কৰি প্ৰভু যীশুৰ যোগেদি আমালৈ তেওঁ বিনামূল্যে আগবঢ়োৱা পৰিত্ৰাণৰ বহুমূলীয়া আশীৰ্বাদ গ্ৰহণ কৰি তেওঁতে সম্পূৰ্ণৰূপে ভৰসা কৰি চলিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন হ'ব চৰণ খপিলে তোমাৰ জীৱন।